নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰীয়ে পুনৰবাৰ ছাত্ৰৰ তুলনাত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 91%। এয়া ছাত্ৰৰ উত্তীৰ্ণৰ হাৰৰ তুলনাত 5.94% অধিক। আনহাতে তৃতীয় লিংগৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ হৈছে 100%। এইবছৰ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 88.39%, যিটো যোৱা বছৰৰ তুলনাত 0.41% বৃদ্ধি পাইছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত মুঠ 16,92,794 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 93.66%। দশম শ্ৰেণীৰ পৰীক্ষাতো 95% উত্তীৰ্ণৰ হাৰেৰে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰৰ তুলনাত 2.37% অধিক হৈছে। এই বছৰৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ 23,71,939 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ফলাফলসমূহ CBSEৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মত উপলব্ধ হৈছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণেৰে সমাজলৈ সেৱা আগবঢ়াই যোৱা মহিয়সী নাৰী বিৰুবালা ৰাভাৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। এই উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয়। জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আয়োজিত বিশেষ সভাত সমাজ সংস্কাৰগৰাকীৰ কৰ্মৰাজি সন্দৰ্ভত আলোকপাত কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাৰ্তাত ডঃ বিৰুবালা ৰাভাৰ সাহসী জীৱন আৰু কৰ্মৰাজিয়ে সকলোকে প্ৰেৰণা যোগাই যাব আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ উদগনি যোগাব বুলি আশা প্ৰকাশ কৰে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ 23খন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ত সৰ্বাধিক 11খন, হাইলাকান্দিত 2খন, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, গোলাঘাট, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত এখনকৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বতে চাহ বাগিচা অঞ্চলসমূহত দশম শ্ৰেণী পৰ্যন্তহে অধ্যয়নৰ ব্যৱস্থা আছিল যদিও ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে। চলিত শিক্ষাবৰ্ষৰ প্ৰায় ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহৰ কলা শাখাত নামভৰ্তি কৰিব পাৰিব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ 10খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্ৰকাশ কৰে। এই অনুসৰি 2025-26 শৈক্ষিক বৰ্ষত হাইলাকান্দি আদৰ্শ মহাবিদ্যালয়, ওদালগুৰি হৰিচিঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰচলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয় সমূহত 5টা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল আৰু সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। একেদৰে চিৰাঙত ইংৰাজী, অসমীয়া, বড়ো, গণসংযোগ আৰু ভূগোল বিষয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। মাজুলীত ইংৰাজী, অসমীয়া, মনোবিজ্ঞান, গণসংযোগ আৰু ভূগোল বিষয় সন্নিৱিষ্ট কৰা হৈছে। বাকী মহাবিদ্যালয়সমূহতো এনেধৰণৰ 5টা বিষয়ত পাঠদানৰ সুবিধা থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 56জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি কাৰ্বি আংলং আৰক্ষীয়ে আজিমুদ্দিন আৰু ৰাকিব হুছেইন নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ধুবুৰী আৰক্ষীয়ে হাছিনুৰ ৰহমান আৰু লালচান্দ আলী, লখিমপুৰ আৰক্ষীয়ে আব্দুল আছিক আৰু সমীৰ আলী নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশবিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱাৰ মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনোধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:20 শুনিবলৈ পাব।